এয়া আকাশবাণী গুৱাহাটী নিশা আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ দেৱী দাসে। ৰাজ্যখনৰ বিনিয়োগ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সন্মিলনে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমৰ সম্ভাৱ্য ক্ষেত্ৰসমূহত বিনিয়োগৰ প্ৰতি আকৰ্ষিত কৰাৰ উপৰি নতুন প্ৰজন্মক বিস্তৰ সুযোগ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই সন্মিলনে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে উপযুক্ত স্থান দিয়াৰ লগতে ৰাজ্যখনৰ নৱপ্ৰজন্মক সময় উপযোগী বাণিজ্যৰ বাবে দক্ষ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অসমৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰময় সংস্কৃতিৰ লগতে প্ৰাকৃতিক সম্পদসমূহে অতীজৰে পৰা বহু লোকক আকৰ্ষণ কৰি আহিছে আৰু ৰাজ্যৰ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰখনতো বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত আলোকপাত কৰাৰ লগতে ৰাজ্যখনত বিনিয়োগৰ সম্ভাৱনা বহন কৰাৰ পথ মুকলি কৰিব বুলিও আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে অহা 24 ফেব্ৰুৱাৰীত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠান ঝুমৰ বিনন্দিনী উপভোগ কৰিব। 25 ফেব্ৰুৱাৰীত তেওঁ এই সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীও উপস্থিত থকাৰ কথা। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ দাখিল কৰিছে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতেই এন বীৰেন সিঙে বিজেপি সাংসদ তথা বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী সম্বিত পাত্ৰৰ সৈতে দিল্লীৰ পৰা ইম্ফলত উপস্থিত হৈ শাসকীয় দলৰ বিধায়কসকলৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছতেই ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ইয়াৰ পূৰ্বে দিল্লীত শ্ৰীসিঙে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হৈছিল। উল্লেখযোগ্য যে কাইলৈ চলিত দ্বাদশ মণিপুৰ বিধানসভাৰ সপ্তম অধিৱেশন আৰম্ভ হ'ব। গুৱাহাটীৰ জ্যোতিচিত্ৰপথত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰে। আজি কেইবাখনো চলচ্চিত্ৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহোৎসৱত আজি টিচ মি, ছেকেণ্ড চান্স, দ্য লাইট উইদিন, বাহাদুৰ দ্য ব্ৰেভ আদি কেইবাখনো চিনেমা প্ৰদৰ্শিত হয়। পুৱা অনুষ্ঠিত এখন আলোচনা চক্ৰত চলচ্চিত্ৰ পৰিচালক অনিৰ উপস্থিত থাকে। আলোচনা চক্ৰখনৰ আধৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। দুপৰীয়া ইয়ং এণ্ড চিনেমা দ্য চেঞ্জিং ফেচ অৱ ষ্টৰী টেলিং শীৰ্ষক আলোচনা চক্ৰখনৰ আধৰে অপৰাজিতা পূজাৰীয়ে, সন্ধিয়া পৰিচালক ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ কবীৰ খান পৰিচালিত চলচ্চিত্ৰ মাই মেলবৰ্ণ প্ৰদৰ্শন কৰা হয়। অসমৰ মহিলা লনবল খেলুৱৈ বনগীতা হাজৰিকাই সৰ্বাধিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱা খেলুৱৈৰূপে অনন্য কৃতিত্ব অৰ্জন কৰিছে। এইবাৰকে ধৰি ছবাৰলৈ বনগীতাই ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশ লৈছে। 2007 চনত গুৱাহাটীত অনুষ্ঠিত 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত খেলুৱৈগৰাকী প্ৰথমবাৰলৈ অংশ লৈছিল। এই 18 বছৰীয়া পৰিক্ৰমাত এতিয়ালৈ 4টা সোণৰ লগতে 3টা ৰূপৰ পদক খেলুৱৈগৰাকী অৰ্জন কৰিবলৈ সক্ষম হৈছে। চলিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত কালি মহিলাৰ দ্বৈত শাখাত নন্মণি শইকীয়াৰ সৈতে জুটি বান্ধি বনগীতাই স্বৰ্ণপদক জয় কৰিছিল। ইপিনে চলিত প্ৰতিযোগিতাৰ টেবুল টেনিছত আজি অসমৰ পুৰুষ দলে নিজৰ প্ৰথমখন খেলত উত্তৰ প্ৰদেশক 3-0 ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপৰ বাকী খেল দুখন অসমে তেলেংগানা আৰু তামিলনাডুৰ বিৰুদ্ধে খেলিব। আনহাতে মহিলাৰ লং জাম্পত অসমৰ অম্বিকা নাৰ্জাৰী আজি 4থ স্থানত থাকে। ইংলেণ্ডৰ বিৰুদ্ধে অব্যাহত থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি কটকত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে জয়ৰ সম্ভাৱনা জগাই তুলিছে। 305 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে এই মুহূৰ্তত 40 অভাৰ আৰু এটা বলত 275 ৰাণ কৰি খেলি আছে। হাতত 6টা উইকেট বাকী থকা অৱস্থাত জয়ৰ বাবে ভাৰতক 59টা বলত 30 ৰাণৰ প্ৰয়োজন। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই সৰ্বাধিক 90টা বলত 119 আৰু শুভমান গিলে 60 ৰাণ কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰা ইংলেণ্ড দলটোৱে জৰুটৰ 69, বেন ডাকেটৰ 65, লিয়াম লিভিংষ্টনৰ 41 ৰাণৰ বৰঙণিৰে 49 আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 304 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 3টা উইকেট লাভ কৰে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা কামৰূপ জিলা প্ৰশাসনৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত জিলা পৰ্যায়ৰ খেল মহাৰণৰ আজি সামৰণি পৰে। বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মুঠ 1040গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা ক্ৰীড়া আয়ুক্ত কেশিঅ' কৰণ পেগু, জিলা ক্ৰীড়া বিষয়া পুষ্পেন্দু দাসকে ধৰি কেইবাগৰাকীও বিষয়া আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত আজি পদক অৰ্জন কৰা খেলুৱৈসকলক বঁটা বিতৰণ কৰা হয়। আমাৰ আজিৰ নিশাৰ আঞ্চলিক বাতৰিত ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি পুৱা 7:05